ওয়ান, আজি আমি চ্যাপ্টার থ্রীৰ আইডিয়াজ অফ ডেভেলপমেন্ট এইটোৰ বিষয়ে পঢ়িম। তাৰ আগতে তোমালোকক মই লেফ্টিষ্ট আৰু ৰাইটিষ্ট, বাওঁপন্থী আৰু সোঁপন্থী কাক বোলে সেই বিষয়েও তোমালোকৰ লগত ডিছকাছ কৰিম। চ' লেফ্টিষ্ট আৰু ৰাইটিষ্ট, আমি যিবিলাকে চৰকাৰৰ নীতি নিয়মাৱলীবিলাক ছাপোৰ্ট কৰোঁ তেওঁলোকক সাধাৰণতে ৰাইটিষ্ট বুলি কোৱা হয়, আৰু যিবিলাকে সেই নীতি নিয়মাৱলীবিলাক চৰকাৰৰ বিৰোধিতা কৰে তেওঁলোকক লেফ্টিষ্ট বুলি কোৱা হয়। এই কথাটো এইখিনিত এইকাৰণেই ক'বলগীয়া হৈছে কাৰণ আমি যিটো চেপ্টাৰ পঢ়ি আছোঁ সেইটো হৈছে পলিটিক্স অফ প্লেন ডেভেলপমেণ্ট। চ' চৰকাৰে লোৱা কিছুমান আঁচনি, বিকাশৰ বাবে লোৱা আঁচনি বা ডেভেলপমেণ্টৰ কাৰণে লোৱা আঁচনি কিছুমানে সমৰ্থন জনাইছিল আৰু কিছুমানে সমৰ্থন জনোৱা নাছিল। আমি যিটো উৰিষ্যাৰ কথা আগতে আলোচনা কৰিছোঁ তাৰ পৰাই আমি গম পাওঁ যে ডেভেলপমেণ্টটো সকলোৱে নিবিচাৰে। ডেভেলপমেণ্টৰ বিভিন্ন স্তৰৰ লোকৰ বাবে বিভিন্ন ধৰণৰ অৰ্থ থাকে, সেইবাবে এই ডেভেলপমেণ্ট কনচেপ্টটোত বহুত ধৰণৰ কনট্ৰেডিকশ্যনছ, কনফ্লিক্ট আৰু ডিবেট থাকে, বহুত ধৰণৰ বিবাদ থাকে, বহুত ধৰণৰ অমিল মিল থাকে আৰু বহুত ধৰণৰ তৰ্ক বিতৰ্ক থাকে। আমি যেতিয়া ইণ্ডিপেণ্ডেন্স পোৱাৰ পিছত আমাৰ দেশখনৰ ডেভেলপমেণ্টৰ কথাটো বা বিকাশৰ কথাটো যেতিয়া আহি পৰিছিল, আমি প্ৰায়ে বিকাশটোক মডাৰ্নিটিৰ লগত, আধুনিকৰণৰ লগত জড়িত কৰিছিলোঁ। এই যে আধুনিকৰণ, এই আধুনিকৰণটো আমি কেনেকৈ এটা মানদণ্ড বা এটা ষ্টেণ্ডাৰ্ড আমি কেনেকৈ গঠন কৰিছিলোঁ, আমি প্ৰায়ে এই কথাটো ৱেষ্টাৰ্ণ কাণ্ট্ৰি বা পশ্চিমীয়া দেশসমূহৰ লগত আমি তুলনা কৰি পেলাই আমি নিজকে কৈছিলোঁ যে আমি মডাৰ্ণ বা আমি ডেভেলপড। এই মডাৰ্নাইজেশ্যন বা আধুনিকৰণৰ ধাৰণাটোত আমি দেখোঁ গ্ৰ'থ বা বিকাশ এই শব্দটো জড়িত হৈ আছে, মেটেৰিয়েল প্ৰগ্ৰেছৰ কথা আহি যায় আৰু চাইণ্টিফিক ৰেচনেলিটি বা বৈজ্ঞানিক যুক্তিযুক্ততাৰ কথা আহে, আৰু সেইটোকে আমি এটা আইডিয়া লৈ পেলাই ডেভেলপমেণ্টক আমি দেশসমূহক ডেভেলপমেণ্টৰ দৃষ্টিভংগীৰে কিছুমানক ডেভেলপ বুলি কওঁ, কিছুমানক ডেভেলপিং বুলি কওঁ আৰু কিছুমানক আণ্ডাৰ ডেভেলপ বুলি কওঁ, বিকাশশীল, বিকাশিত আৰু অবিকাশিত বুলি কওঁ। তেনেকৈয়ে ভাৰতবৰ্ষখনে যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতবৰ্ষৰ সন্মুখত দুটা ধৰণৰ মডেল আছিল আফটাৰ ইণ্ডিপেণ্ডেন্স মডাৰ্ণ ডেভেলপমেণ্টৰ কাৰণে। এটা হৈছে লিবাৰেল কেপিটেলিষ্ট মডেল যিটো ইউৰোপত বা US-ত ব্যৱহাৰ হৈ আছিল সেই সময়ত, আৰু লগতে ছ'চিয়েলিষ্ট মডেল যিটো USSR-ত ব্যৱহাৰ হৈ আছিল। কিন্তু আমাৰ যিবিলাক তেতিয়াৰ দিনৰ নেতা যেনেকৈ নেহৰুৰে পৰা আদি কৰি বিভিন্ন নেতাই বিশেষভাৱে কিন্তু ছ'চিয়েলিষ্ট কনচেপ্টটোকে কি কৰিছিলে, সমৰ্থন জনাইছিলে, আৰু সেই তেনেকৈয়ে এটা কনচেনচাছ এটা গঠন কৰা হয়, আৰু সেই কনচেনচাছটো আমি আনকি আমাৰ জাতীয় হেৰি সময়তো, মুভমেণ্টৰ সময়তো আমি দেখিছোঁ, আৰু আমি সেই সময়ত বিশেষভাৱে পভাৰ্টি, ছ'চিয়েল ইকনমিক ৰিডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছিলোঁ, আমি কৈছিলোঁ দৰিদ্ৰতা দূৰীকৰণৰ কথা, আমি কৈছিলোঁ অৰ্থনৈতিক আৰু সামাজিক এই দুয়োটা নতুনকৈ নতুন ধৰণে চৰকাৰক গঠন কৰিবলৈ কি দিয়া হয়, সুবিধা দিয়া হয় যাতে, আৰু তেনেকৈ আমি গোটেই দেশখনৰ বহুত ধৰণৰ ডেভেলপমেণ্টৰ কথা কওঁতে আমি বিশেষভাৱে এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ কথা কৈছিলোঁ, আৰু এইকেইটাকে ভিত্তি কৰি পেলাই আমাৰ দেশত বিভিন্ন ধৰণৰ প্লেনিং বা আঁচনি হাতত লোৱা হয় যাতে দেশখনৰ উন্নতি সাধন হয়। চ' আমি এই ক্লাছত, আজিৰ এই লেকচাৰটোত আমি লেফ্টিষ্ট ৰাইটিষ্ট আৰু ডেভেলপমেণ্ট মানে কি বুজি পাওঁ সেই বিষয়ে আলোচনা কৰিলোঁ। থেংক ইউ।